وجاءوا على قميصه بدم كذب قال بل سولت لكم أنفسكم أمرا فصبر جميل والله المستعان على ما تصفون
আৰু সিহঁতে তাৰ চুলত মিছা তেজ লগাই আনিছিল। তেওঁ ক'লে, এইটো কেতিয়াও হ'ব নোৱাৰে, বৰং তোমালোকৰ কুপ্ৰবৃত্তিয়ে তোমালোকৰ বাবে এটা কাহিনী সজাই দিছে, গতিকে উত্তম ধৈৰ্য ধাৰণ কৰাটোৱে হৈছে মোৰ বাবে শ্ৰেয়। তোমালোকে যি বৰ্ণনা কৰিছা সেই বিষয়ে আল্লাহেই হৈছে মোৰ একমাত্ৰ সাহায্যস্থল।